মাৰ্ক অধ্যায় এঘাৰ। তেওঁলোকে জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বতৰ কাষত থকা বৈতফকী আৰু বৈঠনীয়া পালত তেওঁ নিজৰ শিষ্যবিলাকৰ দুজনক এই আদেশ দি পঠালে,
তোমালোকে সন্মুখৰ গাঁওখনলৈ যোৱা, তাত সোমাওঁতেই কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা পাবা, তাক মেলি আনাগৈ। আৰু তাকে কিয় কৰিছা বুলি যদি কোনোবাই তোমালোকক সোধে, তেন্তে তোমালোকে কবা প্ৰভুৰ ইয়াত প্ৰয়োজন আছে আৰু তেওঁ এতিয়াই ইয়াক আকৌ ইয়ালৈ পঠিয়াই দিব।
তেতিয়া তেওঁলোকে গৈ দুৱাৰৰ বাহিৰে বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই তাক মেলিলে। এনেতে তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে কলে,
তোমালোকে গাধ পোৱালি মেলি কি কৰা?
তাতে তেওঁলোকে যীশুৱে কোৱাৰ দৰে কলত তেওঁবিলাকে তেওঁলোকক এৰি দিলে। পাছে তেওঁলোকে সেই গাধ পোৱালি যীশুৰ ওচৰলৈ আনি তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰিলত তেওঁ তাৰ ওপৰত বহিল, আৰু অনেকে নিজৰ নিজৰ কাপোৰ আৰু আনবিলাকে পথাৰৰ পৰা ডালপাত আদি কাটি আনি বাটত পাৰি দিলে, আৰু তেওঁৰ আগে পাছে যোৱাবিলাকে ঋণিয়াবলৈ ধৰিলে,
জয় জয়, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, আৰু আমাৰ ওপৰ পিতৃ দাউদৰ যি ৰাজ্য আহিছে সিও ধন্য, ঊৰ্ধলোক জয় ধনী হওক।
এইদৰে তেওঁ জিৰচালেম আৰু ধৰ্মধামতো সোমাল, আৰু চাৰিওফালে সকলোকে চাওঁতে সন্ধ্যা হলত তেওঁ বাৰজন পাচনীৰ সৈতে ওলাই বৈঠনীয়ালৈ গ'ল। পাছদিনা তেওঁলোক বৈঠনীয়াৰ পৰা ওলাই আহিলত তেওঁৰ ভোক লাগিল। তেতিয়া তেওঁ দূৰৰ পৰা পাতে সৈতে এজোপা ডিমুৰ গছ দেখি তাত কিজানি কিবা পাব বুলি আশা কৰি তালৈ গ'ল, কিন্তু ওচৰ পালত পাতৰ বাহিৰে একো নাপালে, কিয়নো তেতিয়া ডিমুৰ বতৰ নাছিল। তাতে তেওঁ মাত লগাই তাক ক'লে,
এতিয়াৰে পৰা কোনেও আৰু কেতিয়াও তোৰ পৰা ফল নাখাওঁ।
সেই কথা তেওঁৰ শিষ্যবিলাকে শুনিলে। পাছে তেওঁলোক জিৰচালেমলৈ আহিলত যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাতিল কৰিবলৈ ধৰিলে, আৰু ধন পলোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবিলাকৰ আসন লুটিয়াই পেলালে, আৰু ধৰ্মধামৰ মাজেদি কাকো একো পাতলৈ যাব নিদিলে। আৰু তেওঁ উপৰি দি তেওঁবিলাকক ক'লে,
মোৰ ঘৰকে সকলো জাতিৰ নিমিত্তে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব, এনে লিখা নাইনে? কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰিলা হওক।
এই কথা শুনি প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁক কেনেকৈ বিনষ্ট কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁলোকে তেওঁলৈ ভয় কৰিলে, কাৰণ গোটেই লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল। আৰু সন্ধ্যা হলেই তেওঁ নগৰৰ বাহিৰলৈ ওলাই গৈছিল। ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোঁতে সেই ডিমুৰু গছ সিপাইৰ সৈতে শুকাই যোৱা দেখিলে। তেতিয়া পিতৰৰ মনত পৰিলত তেওঁ যীশুক ক'লে,
ৰব্বী, চাওক, আপুনি খাও দিয়া ডিমৰু গছজোপা শুকাই গ'ল।
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা, মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে এই পৰ্বতটোক কয় ইয়াৰ পৰা উঠি সাগৰত পৰগৈ আৰু মনত সংশয় নকৰি যি কয় সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে, তেন্তে সেয়ে তেওঁলৈ সিদ্ধ হ'ব। এই হেতুকে মই তোমালোকক কওঁ, তোমালোকে প্ৰাৰ্থনা কৰি যি যি খোজা সেই সকলোকে পালো বুলি বিশ্বাস কৰা, তেহে পাবা। আৰু যাতে স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব, এই নিমিত্তে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওঁতে যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা থাকে, তেন্তে ক্ষমা কৰা।
এইদৰে তেওঁলোক আকৌ জিৰচালেমলৈ আহিল, আৰু তেওঁ ধৰ্মধামত ফুৰোতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু বৃত্তসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা, বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা তোমাক দিলে?
তাতে যীশুৱে তেওঁলোকক ক'লে,
মই তোমালোকক এটা কথা সোধো, তোমালোকে মোক উত্তৰ দিয়া, তেহে মই কি ক্ষমতাৰে এইবোৰ কৰিছো তাক তোমালোকক কম। জোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল, মোক উত্তৰ দিয়া।
তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰি ক'লে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেন্তে তেওঁত কি অবিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক'ব, কিন্তু মানুহৰ পৰা বুলি কমনে?
তেওঁলোকে মানুহবিলাকলৈ ভয় কৰিছিল, কিয়নো সকলোৱে জোহনক স্বৰূপেই এজনা ভাৱবাদী বুলি মানিছিল। পাছে তেওঁলোকে যীশুক উত্তৰ দি ক'লে,
আমি নাজানো।
তাতে যীশুৱেও তেওঁলোকক ক'লে,
মই কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক মই তোমালোকক নকওঁ,